বেয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে পূৰ্ণগতিত প্ৰচাৰ অব্যাহত। জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদী আৰু সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱৰ উত্তৰ প্ৰদেশত প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ হিমাচল প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ। বৰ্ধিত তাপমাত্ৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পুনৰ নিৰ্ধাৰণ। গ্ৰীষ্মকালীন ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ সতৰ্কতামূলক পদক্ষেপ। উজনি অসমত এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ বাবে বিশেষজ্ঞ দল প্ৰেৰণ। ৰেমন ঘূৰ্ণীৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি। আজি মাজনিশা ঘূৰ্ণী বতাহৰ ভাৰতত প্ৰৱেশৰ সম্ভাৱনা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। দেশত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত পহিলা জুনত 7খন ৰাজ্য আৰু 1টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ 904গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এখন নিৰ্বাচনী সভাত ভাগ লয়। শ্ৰীমোদীয়ে দাবী কৰে যে সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছে ভোট বেংকৰ কাৰণেহে কাম কৰাৰ বিপৰীতে NDA দুখীয়া দলিত আৰু অনগ্ৰসৰ জনসাধাৰণৰ প্ৰতি সমৰ্পিত হৈ কাম কৰিছে। সমাজবাদী পাৰ্টীক তীৱ সমালোচনা কৰি শ্ৰীমোদীয়ে আইন শৃংখলা আৰু সমাজবাদী পাৰ্টী পৰস্পৰ পৰিপন্থী বুলি দাবী কৰে। আনহাতে সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতা অখিলেশ যাদৱে আজি ছালেমপুৰ আৰু বলিয়াত প্ৰচাৰ চলায়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও আজি হিমাচল প্ৰদেশত ছিমলা সংসদীয় সমষ্টিৰ অধীনত নাহান আৰু চিৰমৌৰ জিলাত প্ৰচাৰত ভাগ লয়। কংগ্ৰেছ প্ৰাৰ্থী বিনোদ চুলতানপুৰীৰ হকে প্ৰচাৰ চলাই কংগ্ৰেছ নেতাগৰাকীয়ে কৈছে যে এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে সংবিধান ৰক্ষাৰ হকে যুঁজত অৱতীৰ্ণ হৈছে। ৰাহুল গান্ধীয়ে আজি হামিৰপুৰ সংসদীয় সমষ্টিতো আন এখন নিৰ্বাচনী সভাত ভাগ লয়। ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্ৰৱাহৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনিৰ নিৰ্দেশ জাৰি কৰা হৈছে। যোৰহাট জিলাত উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শকে বিদ্যালয় পাঠদানৰ সময়সূচী সন্দৰ্ভত কিছু নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো চৰকাৰী প্ৰাদেশীকৃত আৰু ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক গৰমৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যেৰে বিদ্যালয়ৰ স্বাভাৱিক সময়সূচী আগুৱাই আনি নতুন সূচী নিৰ্ধাৰণ কৰা হৈছে। নিৰ্দেশনা অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা 1 বজালৈ পাঠদানৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে পুৱা প্ৰাৰ্থনা সভা চাহ কৰা ঠাই অথবা শ্ৰেণীকোঠাত অনুষ্ঠিত কৰাৰ লগতে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, শ্ৰেণীকোঠাসমূহত বিজুলী পাংখাৰ সুনিশ্চিত কৰাৰ বিষয়ে বিদ্যালয় পৰিদৰ্শকে নিৰ্দেশ জাৰি কৰে। নিৰ্দেশনাটোত ছাত্ৰ ছাত্ৰীসকলৰ সাজ পোছাকৰ ক্ষেত্ৰত ব্লেজাৰ, কোট, টাই আদি পৰিধান কৰাৰ পৰা বিৰত ৰখাৰ লগতে জোতা পিন্ধি অস্বস্তি অনুভৱ কৰিলে চেণ্ডেল পৰিধান কৰিব পাৰিব বুলি কোৱা হৈছে। গৰমৰ সময়ছোৱাত বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীসকলৰ বাবে কোনো ধৰণৰ বহিঃ ক্ৰীড়াজাতীয় কাৰ্যসূচী আয়োজন কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। বিদ্যালয় চৌহদৰ সমীপত আইচক্ৰীম, ফুচকাৰ দৰে সজা পোৰা জাতীয় খাদ্য বিক্ৰী কৰাৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক এইবোৰ খোৱাৰ পৰা বিৰত ৰাখিবলৈ বিদ্যালয় পৰিদৰ্শকে আহান জনাইছে। এই নিৰ্দেশনা কাইলৈৰ পৰা পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। নলবাৰী জিলাতো জিলাখনৰ অতিৰিক্ত আয়ুক্তই দিয়া নিৰ্দেশ অনুযায়ী নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ 7:30 বজাৰ পৰা দুপৰীয়া 11:30 বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয়সমূহ পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 11:30 বজালৈ আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ কাৰণে পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ পাঠদানৰ সময়সূচী পুনৰ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে বিদ্যালয়সমূহত পুৱা প্ৰাৰ্থনা সভা বিদ্যালয় প্ৰাংগণৰ পৰিৱৰ্তে শ্ৰেণীকোঠাত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কাইলৈৰ পৰা কাৰ্যকৰী হ'বলগীয়া নিৰ্দেশনাটো অনুযায়ী বিদ্যালয় কৰ্তৃপক্ষক প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। মাজুলী জিলা প্ৰশাসনেও চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাবে পাঠদানৰ সময়সূচী পুনৰ নিৰ্ধাৰণ কৰিছে। প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুযায়ী নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 11:30 বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12:00 বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা 7:00 বজাৰ পৰা দিনৰ 12:30 বজালৈ পাঠদানৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে। কামৰূপ মহানগৰ চিৰাং আৰু শোণিতপুৰ জিলাতো জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি জিলাকেইখনৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30 পৰা দুপৰীয়া 12 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30 পৰা দুপৰীয়া 12:30 বজালৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সময় পুৱা 7:30 পৰা দুপৰীয়া 1 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে মৰিগাঁও জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30 পৰা 11:15 আৰু উচ্চ প্ৰাথমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা 7:30 পৰা দুপৰীয়া 1:15 নিৰ্ধাৰণ কৰা হৈছে। একেদৰে জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30 পৰা দুপৰীয়া 1:55 নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে বিদ্যালয়সমূহক নিৰ্দেশসমূহ মানি চলিবলৈ আহান জনাইছে, লগতে এই সময়ত হ'ব পৰা ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি ৰাজ্যত বিশেষকৈ উজনি অসমত প্ৰাদুৰ্ভাৱ ঘটা এনকেফেলাইটিছ ৰোগৰ বিষয়ে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা প্ৰতিৰোধমূলক ব্যৱস্থা সম্পৰ্কে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। উজনি অসমৰ যোৰহাট, শিৱসাগৰ, মাজুলী আৰু গোলাঘাট জিলালৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এটা বিশেষজ্ঞৰ দল প্ৰেৰণ কৰা হৈছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জিলাসমূহৰ ভিতৰুৱা অঞ্চলসমূহতো মহৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ধোঁৱা দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি শ্ৰীমহন্তই জানিবলৈ দিয়ে। ইয়াৰ লগতে বিশেষজ্ঞৰ দলটোৱে ৰোগৰ উৎস আৰু প্ৰসাৰৰ কাৰণ বিশ্লেষণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ইতিমধ্যে 4খন জিলাৰ আয়ুক্তৰ সৈতে পোনপটীয়াকৈ কথা পাতিছে বুলি কলিয়াবৰত আজি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে। যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত গ্ৰীষ্মকালীন ৰোগ প্ৰতিৰোধ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলাখনত গ্ৰীষ্মকালীন ৰোগ তথা মহ মাখি আদিৰ দ্বাৰা সংক্ৰমিত হ'ব পৰা বিভিন্ন ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগ আৰু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰসমূহত কাৰ্যবাহী দণ্ডাধীশসকলৰ উদ্যোগত এই সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ লগতে অন্যান্য জনসচেতনতামূলক ব্যৱস্থা লোৱাৰ বিষয়ে জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তামোলপুৰ জিলাতো গ্ৰীষ্মদাহত জনসাধাৰণ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। হাপানী ডায়েৰিয়াৰ লগতে সাধাৰণ ভাইৰেল জ্বৰত শিশু আৰু বৃদ্ধ ব্যক্তিসকল চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে। এই ক্ষেত্ৰত ৰাইজক বিভিন্ন ক্ষেত্ৰত সতৰ্ক হ'বলৈ নাগৰীজুলি আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিগন্ত কুমাৰ বড়োৱে সংবাদ মাধ্যমযোগে আহান জনাইছে। জনসাধাৰণক বিশুদ্ধ খোৱা পানীৰ লগতে নাৰিকলৰ পানী, নেমুৰ চৰ্বত ইত্যাদি খাবলৈ পৰামৰ্শ আগবঢ়াই উপ অধীক্ষকগৰাকীয়ে ধূলি, বালি আৰু প্ৰদূষণৰ ফলত এই সময়ছোৱাত ভাইৰেল ৰোগসমূহ দেখা দিছে বুলি মত প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ বংগোপসাগৰত সৃষ্টি হোৱা ৰেমন নামৰ ঘূৰ্ণি বতাহজাক পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় 270 কিলোমিটাৰ দক্ষিণ পূবত প্ৰচণ্ড ঘূৰ্ণি বতাহলৈ ৰূপান্তৰিত হৈছে বুলি জানিবলৈ দিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে বতাহজাক উত্তৰ দিশলৈ গতি কৰি প্ৰতি ঘণ্টাত 110ৰ পৰা 135 কিলোমিটাৰ বেগেৰে আজি মাজনিশা বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগ পাৰ হৈ সাগৰ দ্বীপপুঞ্জত খুন্দামৰাৰ সম্ভাৱনা আছে। ইপিনে কলকাতা বিমান বন্দৰ কৰ্তৃপক্ষই ঘূৰ্ণি বতাহজাকৰ সম্ভাৱ্য প্ৰভাৱলৈ চাই আজি দুপৰীয়াৰ পৰা 21 ঘণ্টাৰ বাবে বিমানৰ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান প্ৰাধিকৰণৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে এই সময়ছোৱাত বন্দৰটোৰ পৰা অহা যোৱা কৰা 394খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বন্ধ থাকিব। ইতিমধ্যে ভাৰতীয় নৌবাহিনীয়ে সম্ভাৱ্য বিপদৰ সন্মুখীন হ'ব পৰাকৈ তাৎক্ষণিক তথা প্ৰয়োজনীয় সাহায্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। নৌবাহিনীয়ে ক্ষতিগ্ৰস্ত লোকৰ বাবে দুৰ্যোগ সাহায্য আৰু চিকিৎসা তথা মানৱীয় সাহায্যৰ সুবিধাৰ্থে 2খন জাহাজ সাজু কৰি ৰাখিছে। বংগোপসাগৰত সৃষ্ট এই ঘূৰ্ণীৰ প্ৰভাৱত বঙাইগাঁও জিলাত ব্ৰহ্মপুত্ৰ, আই আৰু মানাহ নৈত সম্ভাৱ্য দুৰ্ঘটনা প্ৰতিহত কৰিবৰ বাবে জিলাখনৰ দণ্ডাধীশে ভাৰতীয় ফৌজদাৰী আইনৰ 144 ধাৰাৰ অধীনত সাধাৰণ আৰু যন্ত্ৰচালিত নাৱৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা আজি বিয়লিৰ পৰা অহা 31 মেলৈ বাহাল থাকিব। ছানৰাইজাৰ্ছ হায়দৰাবাদ আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া শুনক বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিসমূহত অৱলোকন আগবঢ়াইছে অংকুৰজ্যোতি শৰ্মাই।
লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত 20 মে আৰু ষষ্ঠ পৰ্যায়ৰ বাবে কালি ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ দুদিনীয়া কাৰ্যসূচীৰে IIT গুৱাহাটীত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ শীৰ্ষ সন্মিলনৰ আয়োজন, কা চলচ্চিত্ৰ মহোৎসৱত এইবাৰ অসমৰ পাৰ্থভাৰতী মহন্ত পৰিচালিত লাচিত দ্য ৱাৰিয়ৰ নামৰ চলচ্চিত্ৰ প্ৰদৰ্শন আদি বাতৰিয়ে বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিৰ স্থান লাভ কৰিছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ ছখন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে যোৱা 20 মে'ত অনুষ্ঠিত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। উল্লেখযোগ্য যে পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14টা, মহাৰাট্ট 13টা, পশ্চিমবংগৰ 7টা, ওড়িশা আৰু বিহাৰৰ 5টাকৈ, ঝাৰখণ্ডৰ 3টা আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ 1টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হয়। এই পৰ্যায়ত 695গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয়। ইপিনে লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত দেশৰ 6খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 18টা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন হয়। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ 14টা, হাৰিয়ানাৰ 10, বিহাৰৰ 8টা, পশ্চিমবংগৰ 8টা, দিল্লীৰ 7টা, ওড়িশাৰ 6টা, ঝাৰখণ্ডৰ 4টা আৰু জম্মু কাশ্মীৰৰ 1টা সমষ্টি আছে। এই পৰ্যায়ত মুঠ 889গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ লগতে 1,14,000 ভোটকেন্দ্ৰত 11 কোটিৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে দুদিনীয়া কাৰ্যসূচীৰে আই আই টি গুৱাহাটীত আয়োজন কৰা ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ শীৰ্ষ সন্মিলনখনৰ যোৱা 19 মে'ত সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাজ্যপাল গোলাপচন্দ কাটাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ন্যায়াধীশ মানস ৰঞ্জন পাঠক, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মীৰ আলফাছ আলী, ভাৰতীয় আইন প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ফি কে আহুজাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সন্মিলনৰ প্ৰথম দিনা উদ্বোধনী কাৰ্যসূচীত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অংশগ্ৰহণ কৰিছিল। ৰাজ্য ভিন্নবন্দত যোৱা 19 মে' নিশা হোৱা ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাজহুৱা সা সম্পত্তিৰ বিস্তৰ ক্ষতি হয়। ধুমুহাৰ ফলত ঠায়ে ঠায়ে প্ৰকাণ্ড গছ পাগৰি পৰাত বিদ্যুৎ সেৱা আৰু যাতায়াত ব্যৱস্থা ব্যাহত হয়। বিভিন্ন কাৰণত বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীসকলক পুনৰ বিদ্যালয়লৈ প্ৰত্যাৱৰ্তনৰ বাবে মৰিগাঁও জিলাৰ জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পাঠ আমি পঢ়িমেই, দেশ আমি গঢ়িমেই শীৰ্ষক শ্লোগানেৰে সমবায় সমিতিখনে অভিযানৰ অংশ হিচাপে ইতিমধ্যে 30গৰাকী শিক্ষাৰ্থীক বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে। ব্যক্তিগত গোসেৱাৰ শতবৰ্ষত পদাৰ্পণ কৰাৰ সময়ত সীতাজখলাৰ কৰ্তৃপক্ষই শক্তি সজাগতা অভিযান আৰম্ভ কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱালৰ 14-দিনীয়া ন্যায়িক জিম্মাৰ মেয়াদ বৃদ্ধি কৰাৰ বাবে আদালতত আবেদন দাখিল কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীৰ অন্তৱৰ্তীকালীন জামিনৰ মেয়াদ অহা 2 জুনত উকলি যাব। সুৰা কেলেংকাৰী গোচৰত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক 1 জুনলৈ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। অহা 2 জুনত তেওঁ পুনৰ আম্মসমৰ্পণ কৰিব লাগিব। কানাড়া চলচ্চিত্ৰ মহোৎসৱত এইবাৰ অসমৰ পাৰ্থভাৰতী মহন্ত পৰিচালিত লাচিত দা ৱৰিয়ৰ নামৰ চলচ্চিত্ৰখন প্ৰদৰ্শিত হৈছে। 14 মে'ৰ পৰা চলি থকা এই মহোৎসৱৰ প্ৰতিযোগিতা শাখাৰ বাহিৰেও অন্যান্য শাখাসমূহত ভাৰতীয় চলচ্চিত্ৰ প্ৰদৰ্শিত হৈছে। যোৱা 18 মে'ত লাচিত দা ৱৰিয়ৰ চলচ্চিত্ৰখন বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰপ্ৰেমীয়ে উপভোগ কৰে। পাৰ্থভাৰতী মহন্তৰ কাহিনী তথা পৰিচালনা আৰু মীনা মহন্ত তথা ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাৰে এই চলচ্চিত্ৰখন মহাবীৰ লাচিতৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনত দুয়োগৰাকী নৈপুণ্য, অতুলনীয় শৌৰ্য আৰু গভীৰ দেশপ্ৰেমক প্ৰতিফলিত কৰা হৈছে। হেলিকপ্তাৰ দুৰ্ঘটনাৰ ফলত মৃত্যু ঘটা ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ ছৈয়দ ইব্ৰাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী আমিৰ আব্দুল্লাহিয়ানৰ প্ৰতি সন্মানাৰ্থে কেন্দ্ৰীয় চৰকাৰে যোৱা 21 মে'ত ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে ভাৰত ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই দুখৰ সময়ছোৱাত ইৰাণৰ সৈতে ভাৰত সমভাগী বুলি মন্তব্য কৰে। ৰাজ্য চৰকাৰৰ তত্বাৱধানত জনস্বাস্থ্য কাৰিকৰী বিভাগ শোণিতপুৰৰ উদ্যোগত তেজপুৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সহকাৰী কাৰ্যবাহী অভিযন্তাসকলৰ অধিৱেশনৰ যোৱা 21 মে'ত সামৰণি পৰে। তেজপুৰৰ কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হোৱা এই অধিৱেশনখনত জল জীৱন মিছনৰ সম্পদসমূহৰ যত্ন আৰু সেৱা প্ৰদানৰ ক্ষেত্ৰত প্ৰযুক্তিগত উদ্ভাৱন বিষয়ে আলোচনা কৰা হয়। যোৱা 21 মে'ত সাংস্কৃতিক বৈচিত্ৰ দিৱস বিশ্বজুৰি উদযাপন কৰা হয়। আলোচনা আৰু বিকাশৰ লক্ষ্যৰে উদযাপন কৰা এই দিৱসে বিশ্বৰ বিভিন্ন প্ৰান্তত সাংস্কৃতিক বৈভৱক প্ৰতিফলিত কৰাই নহয়, ইয়াৰ দ্বাৰা শান্তি আৰু বহনক্ষমৰ উন্নয়নৰ ক্ষেত্ৰত আন্তঃ সাংস্কৃতিক বিনিময়ৰ গুৰুত্ব সন্দৰ্ভতো সজাগতা সৃষ্টি কৰা হয়। বিশ্বৰ সাম্প্ৰতিক 90% সংঘাতে আন্তঃ সাংস্কৃতিক বিনিময় বা আলোচনাৰ অভাৱৰ বাবে সৃষ্টি হোৱা বুলি কোৱা হয়। এই ক্ষেত্ৰত শান্তি প্ৰতিষ্ঠা আৰু ফলপ্ৰসূ সহযোগিতাৰ বাবে আন্তঃ সাংস্কৃতিক আলোচনাক শক্তিশালী কৰি তোলাত প্ৰাথমিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন হৈছে। এয়া আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি স্থান লাভ কৰা বাতৰিসমূহত চমু অৱলোকন।
ধন্যবাদ অংকুৰ জ্যোতি। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে পূৰ্ণগতিত প্ৰচাৰ অব্যাহত। বৰ্ধিত তাপমাত্ৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচীৰ পুনৰ নিৰ্ধাৰণ। ৰেমাল ঘূৰ্ণীৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি। আজি মাজনিশা ঘূৰ্ণী বতাহৰ ভাৰতত প্ৰৱেশৰ সম্ভাৱনা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।